চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো।
মুখরিত করি গাঁও হবে মিলি প্রশংসা গীতি,
এয়া মুকলি করছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো। আকাশ বতা মুখরিত করি গাঁও হবে মিলি প্রশংসা গীতি,
গাঁও হবে মিলি প্রশংসা
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 7800১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে, তেতিয়াহে আমি আপোনালৈ উত্তৰ লিখিব পাৰিম, নহয় জানো? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো, কিয়নো তুমি আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ কৰিলা। প্ৰভু, আমি অযোগ্য অধাৰ্মিক লোক হলেও তুমি আমাক প্ৰেম কৰিবলৈ এৰা নাই, তুমি আমাক সকলো প্ৰকাৰে আশীৰ্বাদ কৰি আহিছা। দিব পৰা সকলোতকৈ ডাঙৰ দান, পৰিত্ৰাণৰ দান তুমি আমালৈ আগবঢ়াইছা তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ জনাইছো। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো পিতা। তুমি আহা, আমাৰ প্ৰত্যেককে আমাৰ প্ৰয়োজন অনুসাৰে তুমি কথা কোৱা। এই অনুষ্ঠানৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই প্ৰথম অধ্যায়টোৰ পৰা অধ্যয়ন কৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। এই 2 নম্বৰ অধ্যায়ত আমি মচীৰ বিষয়ে পঢ়িবলৈ পাওঁ। মচীৰ জন্মৰ কথা, ফৰৌন ৰজাৰ ৰাজপ্ৰসাদত মচীয়ে 40 বছৰ কাল অতিবাহিত কৰাৰ কথা, মচীয়ে ইছৰাইলীয় লোকৰ সৈতে মিলিব খোজাৰ কথা কিন্তু ইছৰাইলীয় লোকে তেওঁক প্ৰত্যাখ্যান কৰাৰ কথা, মচীয়ে এগৰাকী পৰজাতীয় ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ কথা। এই মচীৰ যোগেদিয়েই ঈশ্বৰে ইছৰাইল জাতিক মিছৰীয়াবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰি লৈ গৈছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ হাতত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ যাত্ৰা পুস্তকৰ 2 অধ্যায়ৰ 1 আৰু 2 পদ। ইয়াত এনেদৰে লিখা আছে, পাছে লেবী বংশৰ এজন মানুহে গৈ এজনী লেবিয়া ছোৱালী বিয়া কৰিলত, সেই তিৰোতা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তাই তাক শুৱনি দেখি 3 মাহ লুকুৱাই ৰাখিছিল। আচলতে এই যাত্ৰা পুস্তকখন মচীয়েই লিখিছিল, গতিকে ইয়াত মচীয়ে নিজৰ জন্মৰ কথাই লিখিছে। নিজৰ পিতৃ মাতৃৰ কথা আৰু নিজৰ জন্মৰ কথা, কিন্তু মচীয়ে কথাখিনি অতি সাধাৰণভাৱেই লিখিছে, খুব বেছি কথা জনোৱা নাই। গতিকে আমি যাত্ৰা পুস্তকৰ কিছুমান কথা অলপ বহলাই জানিবলৈ হ'লে বাইবেলৰ আন ঠাইৰ পৰাও চাব লগা হয়। আমাক ক'বলৈ সুযোগ দিলে আমি নিজৰ মা দেউতাৰ বিষয়ে যিমান পাৰোঁ বহলাই ক'ব খোজোঁ, পাৰিলে অলপ বঢ়াই বঢ়াই ক'ব খোজোঁ। কিন্তু মচীয়ে আনকি নিজৰ পিতৃ মাতৃৰ নামটোও উল্লেখ কৰা নাই। তেওঁলোক নিশ্চয় সাধাৰণ মানুহ আছিল, তেওঁলোক দাসত্বৰ বন্ধনত থকা লোক আছিল, তেওঁলোক আছিল ইছৰাইলৰ লেবিয়া ফৈদৰ লোক। মচীয়ে এই মুহূৰ্তত মাত্ৰ এইখিনি কথাই জনাই দিছে, কিন্তু পাছত আমি নাম দুটা জানিব পাৰোঁ, অম্ৰাম আৰু জোকেবেদ। 2 পদটোত আমাক এইবুলি জনোৱা হৈছে যে মচী আছিল চকুত লগা সুস্বাস্থ্যৱান কেঁচুৱা। মুচিয়ে নিজৰ বিষয়েও বিশেষ বহলাই একো বৰ্ণনা দিব খোজা নাই বুলি আমি বুজি পাইছো। নিজৰ বিষয়ে এইখিনি কথা নকলেই নহয় বাবেহে যেন কৈছে তেনেকুৱা লাগে। এতিয়া আমি তিনি নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। কিন্তু আৰু লুকুৱাই ৰাখিব নোৱাৰি নলেৰে সজা জপা এটা লৈ তাক শিলাজতু আৰু এঠাৰে এঠাই তাত লৰাটি সুমুৱাই নদীৰ কাষৰত নলনীত থলেগৈ। মুচিক ফৰৌন ৰজাৰ হাতৰ পৰা তিনিমাহ লুকুৱাই ৰখা হৈছিল, কিন্তু পাছত আৰু সেইটো সম্ভৱ নহল, কাৰণ তিনিমাহমানৰ পাছত নিশ্চয় মুচিৰ কান্দোন বা চিঞৰৰ শব্দ ডাঙৰ হৈ আহিব ধৰিছিল। সেই মুচিয়েই কিন্তু পাছত ঈশ্বৰৰ আগত কৈছিল তেওঁ ফৰৌন ৰজাৰ আগলৈ গৈ কথা ক'ব নোৱাৰিব, গতিকে বেলেগ মানুহ এজন লাগিব। আমি বহুতেই কেঁচুৱা হিচাপে খুব ভালদৰে কান্দিব বা চিঞৰিব পাৰোঁ, কিন্তু বয়স পোৱাৰ পাছত ঈশ্বৰৰ আগত আমাৰ মুখৰ মাতেই নোহোৱা হয়, আনৰ আগত ঈশ্বৰৰ কথা ক'বলৈও মাত নোহোৱা যেন হয়। মুচিৰ মাকৰ সমস্যা হ'ল, তেওঁ মুচিক আৰু লুকুৱাই ৰাখিব নোৱাৰা হ'ল। আমাৰ বহুতো লোকে ধাৰ্মিক ধাৰ্মিক দেখুৱাই হয়তো ক'লেহেঁতেন, আমি সকলোখিনি ঈশ্বৰৰ হাতত গতাই দি তেওঁতেই ভৰসা কৰিব লাগে, নহয় জানো? এইটো নিশ্চয় শুনাত খুব ভাল উক্তি, কিন্তু আমি বুৰ্বকৰ নিচিনা কাম কৰি ঈশ্বৰকে ভৰসা কৰি থাকিম বুলি ক'ব নালাগে। মুচিৰ মাকে যদি মুচিক ঘৰতে ৰাখিলেহেঁতেন আৰু দুৱাৰমুখৰ পৰা কোনোবা চিপাহীয়ে যদি কেঁচুৱাৰ কান্দোন শুনিলেহেঁতেন, তেন্তে মুচিৰ মৃত্যু অনিবাৰ্য আছিল। সেই কথা মাকে বুজি পাইছিল। কোনোবাই ক'ব পাৰে, চিপাহী অহাৰ সময়ত ঈশ্বৰে কেঁচুৱাটোক নকন্দাকৈ ৰখাব নিশ্চয় পাৰিলেহেঁতেন, বা কেঁচুৱাটোৱে নিশ্চয় নাকান্দিলেহেঁতেন। কিন্তু আমি সেইটো খাটাংকৈ নাজানো, কিন্তু আমি এই কথা জানো যে ঈশ্বৰে আমাক মূৰ্খৰ নিচিনা কাম কৰিব কোৱা নাই। আমি ঈশ্বৰক ভৰসা কৰিছো, গতিকে জুয়ে নুপুৰে বুলি আমি জানো জ্বলি থকা জুইত হাত সুমুৱাই দিম? নিশ্চয় নিদিওঁ। জানি শুনি বিপদ মাতি আমি ঈশ্বৰৰ ওপৰত দায়িত্ব দিব খুজিলে নহ'ব। বিশেষ পৰিস্থিতিত ঈশ্বৰে আমাক জুইৰ পৰাও বচাব পাৰে, সেইটো বেলেগ কথা, কিন্তু ঈশ্বৰে বচাব বুলি জুইত হাত সুমুৱাই দিলে নহ'ব, সেইটো হ'ব মূৰ্খামি। মুচিৰ মাকে জ্ঞানীৰ কাম কৰিছিল। তেওঁ এটা জপা তৈয়াৰ কৰি মুচিক তাতে সুমুৱাই দিলে আৰু জপাটো নদীৰ কাষত নলনীত থৈ দিলেগৈ। এতিয়া চাৰি নম্বৰ পদটো পাঠ কৰি দিওঁ। আৰু তাৰনো কি দশা ঘটে তাকে জানিবৰ নিমিত্তে তাৰ বায়েক দূৰৈত থিয় হৈ থাকিল। মুচিৰ মাকে জপাটো তাতে ৰাখি জীয়েকক থৈ দিছিল কিনো হয় চাবৰ কাৰণে, অৰ্থাৎ মুচিৰ মাকে ঈশ্বৰত ভৰসা কৰিছিল বুলি আমি বুজি পাওঁ। পাঁচ নম্বৰ পদ, পাছে ফৰৌনৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল আৰু তেওঁৰ লিগিৰিবিলাক নদীৰ তীৰত ফুৰিছিল। এনেতে তেওঁ নলনীৰ মাজত সেই জপাটো দেখি তেওঁৰ দাসী এজনীক পঠাই তাক অনালে। এতিয়া ঈশ্বৰে হস্তক্ষেপ কৰা কথাটো প্ৰকাশ পাইছে। এই বিশেষ পৰিস্থিতিত ঈশ্বৰে প্ৰৱেশ কৰিছে। আমিও আমাৰ সাধাৰণ বুদ্ধি খটুৱাই বাকীখিনি ঈশ্বৰৰ হাতত এৰি দিব পাৰিব লাগে। ফৰৌন ৰজাৰ জীয়েক আছিল সেই নীল নদীৰ পাৰতে, কাৰণ তেওঁ তাত গা ধুবলৈ আহিছিল। সেই ঠাইখিনি নিশ্চয় অতি নিৰ্জন ঠাই আছিল আৰু তাতে সেই জপাটো আছিল। ৰজাৰ জীয়েকে সেই জপাটো দেখি লিগিৰি এজনীৰ হতুৱাই সেইটো লৈ আহিছিল। ছয় নম্বৰ পদ, আৰু জপাটো মেলি ল'ৰাটিক দেখিলে আৰু চোৱা, ল'ৰাটিয়ে কান্দিবলৈ ধৰিলে। তাতে তেওঁৰ মৰম লাগি তেওঁক ক'লে, ই ইব্ৰিয়াহঁতৰ ল'ৰা। সেইটো আচলতে কেঁচুৱা মুচিৰ কাৰণে কন্দাৰ উপযুক্ত সময় আছিল। ঈশ্বৰে কিজানি কেঁচুৱা মুচিক চিকুটিহে দিছিল আৰু কেঁচুৱাটোৱে কান্দিছিল। ঈশ্বৰে তেওঁ তৈয়াৰ কৰা দুটা বস্তু একেলগ কৰিছিল, কেঁচুৱাৰ কান্দোন আৰু তিৰোতাগৰাকীৰ অন্তৰৰ মৰম। ফৰৌন ৰজাৰ জীয়েকে এই কান্দি থকা কেঁচুৱাটো এৰি থৈ যাব নোৱাৰিলে। সাত নম্বৰ পদ, তেতিয়া তাৰ বায়েকে ফৰৌণৰ জীয়েকক ক'লে, আপোনাৰ নিমিত্তে এই ল'ৰাক পিয়াহ খুৱাই তুলিবলৈ পিয়াহ দিয়া এজনী ইব্ৰিয়া তিৰোতাক মই আপোনাৰ নিমিত্তে মাতি আনিমগৈনে? মুচিৰ বায়েক মিৰিয়ামে এটা অতি উপযুক্ত পৰামৰ্শ আগবঢ়ালে, আৰু এই কথাটো তাইৰ সৰু ভায়েকক কেতিয়াও পাহৰিবলৈ দিয়া নাছিল। প্ৰিয় শ্ৰোতা, আমি মানৱীয় অনুভূতিৰে ভৰি থকা এই কাহিনী এটা পঢ়ি আছো। ঈশ্বৰে তেওঁৰ বাক্যৰ প্ৰতিটো পাততেই আমাক কিবা কিবি ক'বলগীয়া কথা থাকে। আঠ নম্বৰ পদ, তাতে ফৰৌণৰ জীয়েকে ক'লে, যোৱা। তেতিয়া সেই ছোৱালীয়ে ল'ৰাৰ মাককে মাতি নিলেগৈ। ফৰৌণ ৰজাৰ জীয়েকৰ মন গলি গৈছিল আৰু মুচিৰ বায়েকৰ কথা মানি লৈছিল। ঘটনাটোৱে কেনেদৰে মূৰ সলালে দেখিলেনে প্ৰিয় শ্ৰোতা? আমি আমাৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰি কাম কৰি ঈশ্বৰত ভৰসা কৰি গ'লে, ঈশ্বৰত বিশ্বাস ৰাখি গ'লে ঈশ্বৰেও প্ৰয়োজনৰ সময়ত হস্তক্ষেপ কৰে। কেঁচুৱাটোৰ মাককেই কেঁচুৱাটোৰ যত্ন ল'বলৈ মাতি অনা হ'ল আৰু সেই কাম কৰাৰ বাবে মাকক দৰমহাও দিয়া হ'ল। ঈশ্বৰে যে কি আচৰিত ধৰণে ঘটনা সলাই দিব পাৰে সেই কথা আমি ইয়াত দেখিবলৈ পাওঁ। ঈশ্বৰে যেতিয়া আমাৰ হৃদয় আমাৰ জীৱনত কাম কৰে, আমি কল্পনা কৰিব নোৱাৰা ধৰণে কাম কৰিব পাৰে। আমি আশা কৰাতকৈ বহু বেছিকৈ আশীৰ্বাদ আমাক কৰিব পাৰে। আমি মাথোন বিশ্বাসহে কৰিব লাগে। ন আৰু দহ নম্বৰ পদ, পাছে ফৰৌণৰ জীয়েকে তাইক ক'লে, তুমি এই ল'ৰাটি নি মোৰ নিমিত্তে পিয়াহ খুৱাই তোলাগৈ, মই তোমাক দৰমহা দিম। তাতে সেই তিৰোতাই ল'ৰাটি নি পিয়াহ খুৱাই তুলিলেগৈ। পাছে ল'ৰাটি বুজন হলত তাই তাক ফৰৌণৰ জীয়েকৰ ওচৰলৈ নিলে আৰু সি তেওঁৰ পুত্ৰ হ'ল। পাছে তেওঁ তাৰ নাম মুচি ৰাখি ক'লে, ইয়াৰ নাম মুচি, কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ। মুচি নামটোৰ অৰ্থ হৈছে উদ্ধাৰ কৰি টানি লৈ অহা। ফৰৌণ ৰজাৰ জীয়েকে মুচিক সেই নামটো দিছিল কাৰণ মুচিক তেওঁ পানীৰ পৰা উদ্ধাৰ কৰি টানি উলিয়াই আনিছিল। ফৰৌণ ৰজাৰ কোনো সন্তান নোহোৱা হ'লে মুচিয়েই পিছৰজন ফৰৌণ ৰজা হ'ব পাৰিলেহেঁতেন। মুচিৰ জীৱনৰ প্ৰথম চল্লিশটা বছৰ অতিবাহিত হৈছিল ফৰৌণ ৰজাৰ ৰাজপ্ৰসাদত। তেওঁক মিছৰীয়াৰ নিচিনাকৈ ডাঙৰ দীঘল কৰা হৈছিল আৰু মিছৰীয়া লোকৰ নিচিনাকৈ প্ৰশিক্ষণ তেওঁ পাইছিল। তেওঁ দেখাত মিছৰীয়া যেন হৈছিল, মিছৰীয়াৰ নিচিনাকৈ কথা কৈছিল, মিছৰীয়াৰ নিচিনাকৈ কামো কৰিছিল। আমি পাছত পঢ়িবলৈ পাম যে তেওঁ যেতিয়া মিডিয়নীয়াবিলাকৰ দেশলৈ গৈছিল তেতিয়া তেওঁক মিছৰীয়া লোক বুলিয়েই মানুহবিলাকে ভাবিছিল। মুচিয়ে শিক্ষালাভ কৰিছিল বিখ্যাত সূৰ্য মন্দিৰত, সেই সময়ৰ অতি বিখ্যাত বিশ্ববিদ্যালয়। মিছৰীয়াসকলৰ সভ্যতা অতি আগবঢ়া আছিল, তেওঁলোক জ্যোতিৰ্বিদ্যাত অতি আগবঢ়া আছিল। তেওঁলোকে সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব সঠিকভাৱে হিচাপ কৰি উলিয়াইছিল। তেওঁলোকে পৃথিৱীখন চেপেটা নহয় কিন্তু ঘূৰণীয়া বুলি অধ্যয়ন কৰিছিল। তেওঁলোকে ৰসায়নবিদ্যাও ভালদৰে জানিছিল। মৰা মানুহৰ গাত যি আচৰিত ধৰণৰ প্ৰলেপ সানিছিল, সেই প্ৰলেপে মৃতদেহটো হাজাৰ হাজাৰ বছৰ ধৰি ভালে ৰাখিছিল। তাৰ সমকক্ষ বস্তু আজিলৈকে একো ওলোৱা নাই। তেওঁলোকে অতি উত্তম ৰং উৎপন্ন কৰিছিল, যি ৰং আজিও আমাৰ মাজত পাবলৈ নাই। মিছৰীয়াসকলৰ অতি বিশাল লাইব্ৰেৰীও আছিল, আৰু মুচি মিছৰীয়াবিলাকৰ সকলো জ্ঞানত জ্ঞানী আছিল বুলি কোৱা হৈছে। কিন্তু মুচিয়ে এটা শিক্ষা পোৱা নাছিল, ঈশ্বৰক কেনেদৰে সেৱা কৰিব লাগে, কেনেদৰে ঈশ্বৰৰ পৰিচৰ্যা কৰিব লাগে সেই শিক্ষা। কিন্তু আমি মুচিক অৱহেলা কৰিব নোৱাৰোঁ কাৰণ মুচি অতি প্ৰতিভাশালী লোক আছিল। ফৰৌণ ৰজাৰ জীয়েকে মুচিক নিজৰ সন্তানৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিছিল। কিন্তু চল্লিশ বছৰ বয়সত ঘটনা সলনি হ'ল। মুচিৰ অন্তৰে নিজৰ জ্ঞাতি ভাই অৰ্থাৎ ইছৰাইলীয়াবোৰলৈ কান্দিলে। এজন ইছৰাইলীয়া লোকক অত্যাচাৰ কৰা মিছৰীয়া লোকক তেওঁ আঘাত কৰিছিল। তেওঁ ইছৰাইলীয়া লোকৰ উদ্ধাৰকৰ্তা হ'ব খুজিছিল, কিন্তু ইছৰাইলীয়া লোকে তেওঁক বুজি নাপালে। দুজন ইছৰাইলীয় মানুহৰ মাজত লগা বিবাদ মীমাংসা কৰিবলৈ তেওঁ আগবাঢ়ি যাওঁতে তেওঁবিলাকে ওলোটাকৈ সুধিছিল, তোমাকনো আমাৰ ওপৰত কোনে ৰখীয়া পাতিলে? তুমি সেই মিছৰীয়াজনক বধ কৰাৰ নিচিনাকৈ আমাকো বধ কৰিবা নেকি? সেই কথাত ভয় খাই মুচি পলাই গৈছিল। অৰ্থাৎ মিছৰীয়াবোৰৰ মাজত মুচিয়ে ইমানবোৰ প্ৰশিক্ষণ লোৱাৰ পাছতো ইছৰাইলৰ উদ্ধাৰকৰ্তা হ'ব পৰা নাছিল। অৰ্থাৎ মিছৰীয়াৰ শিক্ষা দীক্ষাই মুচিক ইছৰাইলৰ উদ্ধাৰকৰ্তা হিচাপে প্ৰস্তুত কৰিব পৰা নাছিল। মুচিয়ে আচলতে নিজৰ জাগতিক বিদ্যা বুদ্ধি আৰু বাহুবলেৰে ইছৰাইলৰ উদ্ধাৰকৰ্তা হ'ব খুজিছিল, কিন্তু সেইটো সম্ভৱপৰ নহয়। এতিয়া আমি 15 নম্বৰ পদটো পাঠ কৰি দিওঁ। পাছে ফৰৌনে সেই কথা শুনি মুচিক বধ কৰিবলৈ উপায় কৰাত তেওঁ ফৰৌনৰ আগৰ পৰা পলাই গ'ল। মিডিয়ন দেশত বাস কৰিবলৈ গৈ এটা নাদৰ ওচৰত বহিল। মুচি এনেদৰে পলাই যাব লগা হৈছিল কাৰণ তেওঁ তেনেদৰে মানুহ বধ কৰা কথাটো ৰজাৰো কাণত পৰিছিল। মুচিয়ে মিছৰত 40 বছৰ কাল কটালে, কিন্তু তথাপি ভৱিষ্যতে ঈশ্বৰৰ হৈ কৰিবলগীয়া কামৰ বাবে উপযুক্ত নহ'ল আৰু তেওঁ মিছৰ দেশৰ পৰা পলাই গৈ মিডিয়নীয়াবিলাকৰ দেশ পালেগৈ। এতিয়া আমি তাত কি ঘটিল তাকে দেখিবলৈ পাম। 16 নম্বৰ পদৰ পৰা 21 নম্বৰ পদ। মিডিয়নীয়া পুৰোহিতৰ 7 জনী জীয়েক আছিল। সিবিলাকে তালৈ আহি বাপেকৰ মেৰৰ জাকক পানী খুৱাবলৈ পানী তুলি ঘূলনিত ভৰাইছিল। তাতে মেৰখীয়াবিলাকে সিবিলাকক খেদাবলৈ ধৰিলেহি, কিন্তু মুচিয়ে উঠি সিবিলাকক ৰক্ষা কৰিলে আৰু সিবিলাকৰ মেৰ জাককো পানী খুৱালে। পাছে সিবিলাকে সিবিলাকৰ বাপেক ৰুবেলৰ ওচৰলৈ গলত তেওঁ সিবিলাকক সুধিলে, তহঁতে আজিনো কেনেকৈ ইমান সোনকালে আহিলিহঁক? তেতিয়া সিবিলাকে ক'লে, এজন মিছৰীয়া মানুহে ৰখীয়াবিলাকৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে, তাত বাজে তেওঁ আমাৰ নিমিত্তে পানী তুলি মেৰ জাকক খুৱালে। তেতিয়া তেওঁৰ জীয়েকহঁতক সুধিলে, তেওঁ ক'ত? তহঁতে সেই পুৰুষক কিয় এৰি আহিলি? মাতি আনগৈ, তেওঁ আহাৰ কৰকহি। পাছে মুচিয়ে সেই মানুহৰ লগতে থাকিবলৈ মান্তি হলত তেওঁৰ জীয়েক চিপ্পুৰাক মুচিৰ লগত বিয়া দিলে। চিপ্পুৰাক মুচিলৈ দিয়া হ'ল আৰু মুচিয়ে ভাৰ্যা হিচাপে গ্ৰহণ কৰিলে। পুৰণি নিয়মত আমি বহুতো ব্যক্তিৰ কথা পাওঁ যিসকলে খ্ৰীষ্টৰ প্ৰতিচ্ছবি এখন দাঙি ধৰে। অৱশ্যে সেই ব্যক্তিসকলে সকলো প্ৰকাৰে খ্ৰীষ্টক প্ৰতিনিধিত্ব নকৰে, কিন্তু তেওঁলোকৰ জীৱনৰ কিছুমান মন কৰিবলগীয়া ঘটনা বা দিশে খ্ৰীষ্টৰ জীৱন আৰু পৰিচৰ্যাৰ কোনো কথালৈ আঙুলিয়ায়। মুচি আছিল এজন নৰবোধি, গতিকে সেইপিনৰ পৰা তেওঁ খ্ৰীষ্টৰ প্ৰতিনিধিত্ব নকৰে। কিন্তু খ্ৰীষ্ট যেনেকৈ মানৱ জাতিৰ পবিত্ৰতা, তেনেকৈ মুচিও ইছৰাইল জাতিৰ উদ্ধাৰকৰ্তা। মুচিক ইছৰাইলীয়বিলাকে প্ৰত্যাখ্যান কৰিছিল আৰু পৰজাতীয় ছোৱালী তেওঁ বিয়া কৰিবলগীয়া হৈছিল, কিন্তু তাৰ পাছত তেওঁ ঘূৰি আহোঁতে ইছৰাইলে তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি লৈছিল। খ্ৰীষ্টকো ইছৰাইলে প্ৰত্যাখ্যান কৰিছিল আৰু ক্ৰুচত দি বধ কৰিছিল। খ্ৰীষ্টক আজি গ্ৰহণ কৰিছে পৰজাতীয় লোকবোৰেহে, কিন্তু খ্ৰীষ্ট আকৌ আহিব পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেতিয়া কিন্তু ইছৰাইলে তেওঁক গ্ৰহণ কৰিব, আদৰি ল'ব। 22-25 নম্বৰ পদলৈকে পঢ়ি দিছো। পাছে সেই তিৰোতাই এটি পুত্ৰ প্ৰসৱ কৰিলত মুচিয়ে তাৰ নাম গেৰচুম, ইয়াত প্ৰবাসী, ৰাখিলে, কিয়নো তেওঁ ক'লে, মই বিদেশত প্ৰবাসী হৈ আছো। বহুকালৰ পাছত মিছৰৰ ৰজাৰ মৃত্যু হ'ল। পাছে ইছৰাইলৰ সন্তানবিলাকে বন্দী কামৰ নিমিত্তে হুমুনিয়াহ চাৰি কাটৰক্তি কৰিবলৈ ধৰিলে। তাতে বন্দী কামৰ নিমিত্তে কৰা সিবিলাকৰ সেই কাটৰক্তি ঈশ্বৰলৈ উঠিল। তেতিয়া ঈশ্বৰে সিবিলাকৰ কেকনি শুনি অব্ৰাহাম, ইছহাক আৰু জাকুবৰ লগত কৰা নিজ নিয়মটি সোঁৱৰিলে আৰু ইছৰাইলৰ সন্তানবিলাকলৈ দৃষ্টি কৰি সিবিলাকৰ বুজ বিচাৰ ল'লে। ইছৰাইলক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মুচিক সাজু কৰিব ধৰিছে। ইছৰাইলীয়বিলাক মিছৰীয়াবিলাকতকৈ উত্তম বুলি নহয়, কিন্তু ঈশ্বৰে ইছৰাইল জাতিৰ যোগেদি তেওঁৰ বিশেষ পৰিকল্পনা জগতৰ প্ৰতি সিদ্ধ কৰিব খুজিছিল আৰু সেইবাবেই তেওঁ ইছৰাইল জাতিক বিশেষভাৱে বাছি লৈছিল। ঈশ্বৰে ইছৰাইল জাতিক উদ্ধাৰ কৰিব ওলোৱাৰ দুটা কাৰণ দিছে। তেওঁবিলাকৰ কাটাৰুক্তি শুনিলে আৰু তেওঁ অব্ৰাহামৰ আগত কৰা, ইছহাক জাকুবৰ আগত কৰা প্ৰতিজ্ঞা পালন কৰিব। আজিও আমাক ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি উদ্ধাৰ কৰে। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ যোগেদি আমি উদ্ধাৰ পাওঁ, কিন্তু আমাৰ কোনো যোগ্যতা নাই, আমি আনতকৈ ভাল নহয়। সকলো মানুহেই ঈশ্বৰৰ দৃষ্টিত সমানে পাপী, গতিকে আমি আমাৰ নিজৰ যোগ্যতাৰে কেতিয়াও ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হ'ব নোৱাৰো। কিন্তু ঈশ্বৰে আমাক বিশেষ অনুগ্ৰহ দেখুৱাইহে পৰিত্ৰাণ দিয়ে। ঈশ্বৰে কোনো কাৰণ নথকাকৈয়ে বা আমাৰ কোনো যোগ্যতা নথকাকৈয়ে আমাক পৰিত্ৰাণ দিয়ে। ইছৰাইল জাতিও আনতকৈ উত্তম নাছিল, কিন্তু ঈশ্বৰে বিশেষ অনুগ্ৰহ দেখুৱাই তেওঁলোকক উদ্ধাৰ কৰিছিল। সেই অনুগ্ৰহশীল ঈশ্বৰে আজিও সকলো মানৱলৈ পৰিত্ৰাণৰ বহুমূলীয়া আশীৰ্বাদ বিনামূল্যে আগবঢ়াই আছে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি। আমি কেৱল ধন্যবাদেৰে, কৃতজ্ঞতাৰে, ভক্তিপূৰ্ণভাৱে সেই আশীৰ্বাদ গ্ৰহণহে কৰিব লাগে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।